পিতরর দ্বিতীয় পত্র অধ্যায় এক। যীশুখ্রিস্টর দাহ আর পাচনি সিমুন পিতর, আমার ঈশ্বর আর ত্রাণকর্তা যীশুখ্রিস্টর ধর্মগুণে যিবিলাক আমার হইতে একে সমান অমূল্য বিশ্বাসর অঙ্কী হল, তেওবিলাকর সমীপলৈ। ঈশ্বর আর আমার প্রভু যীশুর তত্ত্বজ্ঞানত তোমালোকলৈ অনুগ্রহ আর শান্তি বাহুল্য রূপে হোক। যিজনাই নিজ গৌরব আর বীরত্বরে আমাকে আমন্ত্রণ করিলে, তেওঁর তত্ত্বজ্ঞানের দ্বারাই তেওঁর ঐশ্বরিক শক্তিয়ে জীবনের আর ভক্তির অর্থে সকল বিষয় আমাক দান করিলে, আর সেইবুরর দ্বারাই বহুমূলিয়া আর অতি মহৎ প্রতিজ্ঞাবুর আমাক দান করিলে, যাতে সেইবুরর দ্বারাই তোমালোক সংসার ব্যাপী অভিলাষমূলক ক্ষয়ের পরা হাত সারি ঐশ্বরিক স্বভাবর সহভাগী হওয়া। এই কারণে তার নিমিত্তে তোমালোকে নিজেও সম্পূর্ণ যত্ন করি বিশ্বাসত বীরত্ব, বীরত্বত জ্ঞান, জ্ঞানত ইন্দ্রিয় দমন, ইন্দ্রিয় দমনত ধৈর্য, ধৈর্যত ভক্তি, ভক্তিত ভাতৃস্নেহ, আর ভাতৃস্নেহত প্রেম যোগা। কিয়নো এই সকলো তোমালোকত থাকিলে আর উপচি পড়িলে আমার প্রভু যীশুখ্রিস্টর তত্ত্বজ্ঞানের কথা তোমালোকক এলেহুয়া আর ফলহীন হয়ে থাকিবলে নিদিব। কারণ এই সকল যার নাই তেও অন্ধ, তেও ওসরতে দেখে, তেওর পূর্ব পাপর মোচন তেও পাহরি গল। এতেকে হে ভাইবিলাক, তোমালোকে নিজের আমন্ত্রণক আর মনোনীত হওয়াকে দৃঢ় করিবলৈ অধিক যত্ন করা, কিয়নো তাকে করিলে তোমালোক কেতিয়াও পতিত নহবা। কারণ এইদরে আমার প্রভু আর ত্রাণকর্তা যীশুখ্রিস্টর অনন্ত রাজ্যত সমাবর উপায় বাহুল্য রূপে তোমালোকক জগুয়া হব। এতেকে তোমালোকে এই সকল কথা জানিল আর তোমালোকর লগত থাকা সত্যতাত থিরে থাকিল, সেই সকল বিষয়ে তোমালোকক স্মরণ করাবলৈ মই সদায় উদ্যত হব। আর আমার প্রভু যীশুখ্রিস্টে যেনেকেই মোক জানালে, সেইদরে মূর এই তম্বু গুছা যে সোনকাল হব তাকে জানি, এই তম্বুত থাকু মানে তোমালোকক স্মরণ করাই চেতনা দিয়া মই উচিত জ্ঞান করো। আর তোমালোকে যাতে মই পরলোকলৈ ওলাই যাওয়ার পাছতো সকল সময়ত এইবুর কথা মূরি থাকিব পারিবা, মই এনে যত্ন করি। কারণ আমার প্রভু যীশুখ্রিস্টর পরাক্রম আর আগমনের কথা তোমালোকক জানাওতে আমি বুদ্ধিরে সজা গল্পকথার অনুগামী নাছিল, কিন্তু তেওঁর মহিমার দেখা সাক্ষী আছিল। কিয়নো এও মোর প্রিয় পুত্র, এওতেই মই পরম সন্তুষ্ট, মহিমাযুক্ত প্রতাপেরে তেওলেই অহা এই বাণীর দ্বারাই তেও পিতৃ ঈশ্বরের পরা সমাদর আর গৌরব পাইছিল। আর আমি তেওঁর লগত পবিত্র পর্বতত থাকুতে স্বর্গর পরা অহা সেই বাণী নিজে শুনিলো, আর আমি ভাববাদী সকলের বাক্য আগতকৈ দৃঢ় হয়ে থাকা পাইছো। দিন নহয় মানে আর তোমালোকর হৃদয়ত প্রভাতীয় তরা উদয় নহয় মানে আধারময় ঠাইত পোহর দিয়া প্রদীপর সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা ভাল করেছা। কিয়নো প্রথমতে ইয়াকেই জানিছা যে শাস্ত্রর কোনো ভাববাণী কওঁতার নিজের ব্যাখ্যার বিষয় নহয়, কারণ ভাববাণী মানুষের ইচ্ছারে কেতিয়াও অহা নাই, কিন্তু মানুষবিলাকে পবিত্র আত্মার দ্বারাই চালিত হই ঈশ্বরের পরা কথা পাই কলে। দ্বিতীয় পিতর অধ্যায় ২। তথাপি মানুষবিলাকর মাজত ভারী কোয়া ভাববাদী সকল উৎপন্ন হল, সেইদরে তোমালোকর মাজতো ভারী কোয়া উপদেশক উপস্থিত হয়ে গুপুতে বিনাশ রূপ বিধর্ম প্রচলিত করিব। যিজনাই তেওবিলাকক কিনিলে সেই প্রভুক অস্বীকার করিব, এইদরে নিজে নিজের আকস্মিক বিনাশ ঘটাব, আর অনেকে তেওবিলাকর লম্পট আচরণের অনুগামী হব। তেওবিলাকর কারণেই সত্যর পথ নিন্দিত হব, তেওবিলাকে লোভর বশত কল্পিত বাক্যে তোমালোকৰ ধন লাভৰ উপায় কৰিব। তেওঁবিলাকৰ দণ্ডাজ্ঞা পূৰ্বৰে পৰা ৰৈ নাথাকে আৰু তেওঁবিলাকৰ বিনাশ কলমতিয়াই নাথাকে, কিয়নো ঈশ্বৰে যদি পাপ কৰা দূতবিলাকক মৰম নকৰিলে কিন্তু নৰকত পেলাই বিচাৰৰ অৰ্থে ৰক্ষিত হবলৈ অন্ধকূপত সমৰ্পণ কৰিলে আৰু পুৰাতন জগতক মৰম নকৰিলে কিন্তু যেতিয়া ভক্তহীনবিলাকৰ ওচৰলৈ জলপ্লাৱন আনিলে তেতিয়া ধৰ্ম প্ৰচাৰক নোহক আন সাতজনে সৈতে ৰক্ষা কৰিলে আৰু সদুম আৰু ঘমোৰা নগৰ ভস্ম কৰি উৎপাতন ৰূপ দণ্ড দি ভক্তি লংঘনকাৰী ভাবি মানুহবিলাকলৈ আৰ্হি কৰি থলে আৰু সেই ধৰ্মহীনবিলাকৰ লম্পতাচৰণত দুখ পোৱা যি ধাৰ্মিক লোক তেওঁক ৰক্ষা কৰিলে, কিয়নো সেই ধাৰ্মিকজন তেওঁবিলাকৰ মাজত বাস কৰোঁতে তেওঁবিলাকৰ অধৰ্ম কাৰ্য দেখি তাৰ কাৰণে দিনে দিনে নিজ ধাৰ্মিক প্ৰাণত বিৰক্তি পালে, তেন্তে সেই ভাৰী কোৱাবিলাককো মৰম নকৰিব। এইদৰে প্ৰভুৱে ভক্তবিলাকক পৰীক্ষাৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু অধাৰ্মিকবিলাকক বিশেষকৈ যিবোৰে মাংসৰ অনুগামী হৈ অসুচিতাৰ অভিলাষত চলে আৰু প্ৰভুত্ব ঘেয়ক জ্ঞান কৰে তেওঁবিলাকক দণ্ড দি দি মহা বিচাৰ দিনৰ কাৰণে ৰাখিবলৈ জানে। তেওঁবিলাকে দুঃসাহিয়াল আৰু নিজ ইচ্ছাৰে চলোতা। তেওঁবিলাকে প্ৰতাপৰ অধিকাৰীবিলাকৰ বিৰুদ্ধে নিন্দা কৰিবলৈ ভয় নকৰে, কিন্তু তেওঁবিলাকতকৈ বলৱন্ত আৰু পৰাক্ৰমী হোৱা যি স্বৰ্গদূতবিলাক তেওঁবিলাকেও প্ৰভুৰ আগত তেওঁবিলাকৰ বিৰুদ্ধে নিন্দাপূৰ্ণ বিচাৰ উপস্থিত নকৰে। কিন্তু যি জ্ঞানহীন পশুবোৰ স্বভাৱ অনুসাৰে ধৰা পৰিবৰ আৰু ক্ষয় পাবৰ কাৰণে উৎপন্ন হ'ল সেইবোৰৰ দৰে তেওঁবিলাকেও যিহকে নুবুজে তাক নিন্দা কৰি নিজৰ ক্ষয়ত ক্ষয় পাই অধাৰ্মিকতাৰ বিষস্বৰূপে অপকাৰ পোৱা হ'ব। তেওঁবিলাকে দিনৰ উদৰ তৃপ্তিকে সুখ জ্ঞান কৰে, তেওঁবিলাক দাগ আৰু কলংক স্বৰূপ। তেওঁবিলাকে প্ৰেম ভোজত তোমালোকৰ লগত ভোজন কৰোঁতে সুখ ভোগ কৰে। তেওঁবিলাকৰ চকু ব্যভিচাৰেৰে পৰিপূৰ্ণ, পাপৰ প্ৰখ্যান্ত নহয়। তেওঁবিলাকে চঞ্চল মনাবিলাকক ফুচুলাই দিয়ে। তেওঁবিলাকৰ হৃদয় লোভত নিপুণ। তেওঁবিলাক হাওৰ সন্তান। তেওঁবিলাকে পোনপথ ত্যাগ কৰি অপথে গৈ বিউৰৰ পুত্ৰ যি বিলিয়ম তেওঁৰ পথত চলিছে। তেওঁ অধাৰ্মিকতাৰ বেচক ভাল পাইছিল, কিন্তু নিজ অপৰাধৰ কাৰণে অনুযুক্ত হ'ল। অৰ্থাৎ অবাক গাধই মানুহৰ মাতেৰে কথা কৈ ভাৱবাদীৰ নিৰ্বুদ্ধতা নিবাৰণ কৰিলে। তেওঁবিলাক পানী নথকা নাট আৰু ধুমুহা বতাহে চলাই নিয়া মেঘস্বৰূপ। তেওঁবিলাকৰ কাৰণে ঘোৰ আন্ধাৰ সাঁচি থোৱা হৈছে, কিয়নো তেওঁবিলাকে মাংসিক সুখাভিলাষৰ বশত থাকি অসাৰতাৰ গৰ্ব কথা কৈ ভ্ৰম আচৰণকাৰীবিলাকৰ মাজৰ পৰা অলপতে হাত সাৰি অহাবিলাকক লম্পট আচৰণৰ দ্বাৰাই ফুচুলাই দিয়ে আৰু তেওঁবিলাকৰ আগত স্বাধীনতাৰ প্ৰতিজ্ঞা কৰে, কিন্তু নিজে ক্ষয়ৰ দাস। কাৰণ যে যিহৰ দ্বাৰাই পৰাজিত হয় তেওঁ তাৰে দাস হয়, কিয়নো প্ৰভু আৰু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ তত্ত্বজ্ঞানৰ দ্বাৰাই সংসাৰৰ নানা অসুচিতাৰ পৰা হাত সাৰি আহিলত যদি সেই অসুচিতাৰূপ জালত পুনৰাই পৰি পৰাজিত হয় তেন্তে তেওঁবিলাকৰ শেষ অৱস্থা প্ৰথম অৱস্থাতকৈ বেয়া। কাৰণ জ্ঞান পাই নিজত সমৰ্পিত পবিত্ৰ আজ্ঞাৰ পৰা উলটি যোৱাতকৈ ধৰ্মপথ নজনাকৈ থকা তেওঁবিলাকৰ পক্ষে ভাল আছিল।
কুকুৰে নিজৰ বাটি লৈ
আৰু
ধোৱা গাহৰিয়ে বোকাত লেটি ল'বলৈ আকৌ লটি যায়। এই সৰু পতন্তৰৰ দৰে তেওঁবিলাকলৈ ঘটিল।
দ্বিতীয় বিতৰ অধ্যায় তিনি। হে প্ৰিয়বিলাক, মই তোমালোকলৈ লিখা এইখন এতিয়া দ্বিতীয় পত্ৰ। এই উভয়ৰ দ্বাৰাই সোঁৱৰণ কৰাই তোমালোকৰ নিৰ্মল চিত্তক চেতনা দিছো। পবিত্ৰ ভাৱবাদীসকলে পূৰ্বে কোৱা কথাবোৰ আৰু তোমালোকৰ পাচনিবিলাকে কোৱা ত্ৰাণকৰ্তা প্ৰভুৰ আজ্ঞা তোমালোকে যেন সোঁৱৰণ কৰা, তাৰ কাৰণে লিখিছো। প্ৰথমে ইয়াকেই জানিছা যে শেষ কালত বিদ্ৰূপত আসক্ত বিদ্ৰূপকাৰীবিলাক উপস্থিত হব। তেওঁবিলাকে নিজ নিজ কু অভিলাষৰ দৰে চলিব আৰু কব তেওঁৰ আগমনৰ প্ৰতিজ্ঞা কতা, কিয়নো যেতিয়াৰে পৰা পিতৃসকল নিদ্ৰিত হল তেতিয়াৰে পৰা এনেকি সৃষ্টিৰ আদিৰে পৰা আটাইবোৰ তেনেই আছে। কাৰণ তেওঁবিলাকে ইচ্ছামতে ইয়াকে পাহৰি যায় যে আকাশমণ্ডল আৰু জলৰ পৰা আৰু জলৰ দ্বাৰা স্থিতি প্ৰাপ্ত পৃথিৱী ঈশ্বৰৰ বাক্যৰ গুণে আগৰে পৰা আছে, আৰু সেইবোৰৰ দ্বাৰাই তেতিয়াৰ জগত জলপ্লাৱিত হৈ বিনষ্ট হৈছিল। কিন্তু সেই একে বাক্যৰ গুণে এই বৰ্তমান কালৰ আকাশমণ্ডল আৰু পৃথিৱী ভক্তিহীন মানুহবিলাকৰ বিচাৰ বিনাশ হোৱাৰ দিনলৈকে ৰক্ষিত হৈ জুইৰ কাৰণে সঞ্চিত আছে। কিন্তু হে প্ৰিয়বিলাক, তোমালোকে এই এটা কথা নাপাহৰিবা যে প্ৰভুৰ আগত এদিনেই হাজাৰ বছৰৰ নিচিনা আৰু হাজাৰ বছৰেই এদিনৰ নিচিনা। কোনো কোনোৱে যিহক পলম কৰা যেন জ্ঞান কৰে, প্ৰভুৱে নিজ প্ৰতিজ্ঞাৰ কথাত তেনে পলম নকৰে। কোনো যেন বিনষ্ট নহয় কিন্তু সকলো যেন মন পালতনত প্ৰবৃত্ত হয়, তেওঁ এনে ইচ্ছা কৰি তোমালোকলৈ দীৰ্ঘ সহিষ্ণু হয়। কিন্তু চোৰৰ নিচিনাকৈ প্ৰভুৰ দিন আহিব, সেইদিনা আকাশমণ্ডলে হু হু শব্দ কৰি গুচি যাব আৰু মূল বস্তুবোৰ দগ্ধ হৈ লয়প্ৰাপ্ত হব আৰু পৃথিৱী আৰু তাৰ সকলো বস্তু পোৰা যাব। এইদৰে এই আটাইবোৰ লয়ৰ পাত্ৰ হোৱা দেখি তোমালোকে ঈশ্বৰৰ সেই দিনৰ আগমনৰ অপেক্ষা আৰু আকাংক্ষা কৰি কৰি সকলো পবিত্ৰ আচাৰ ব্যৱহাৰ আৰু ভক্তিৰে কেনেকুৱা লোক হোৱা উচিত, সেই দিনৰ কাৰণে আকাশ মণ্ডল পুৰি লয়প্ৰাপ্ত হব আৰু মূল বস্তুবোৰ দগ্ধ হৈ গলি যাব। কিন্তু তেওঁৰ প্ৰতিজ্ঞাৰ দৰে আমি নতুন আকাশমণ্ডল আৰু নতুন পৃথিৱীলৈ অপেক্ষা কৰি আছো, সেইবোৰত ধাৰ্মিকতা নিবাস কৰে। এতেকে হি প্ৰিয়বিলাক, এই সকলোলৈ অপেক্ষা কৰি তোমালোকে যেন তেওঁৰ আগত নিষ্কলংক আৰু নিৰ্দোষী হৈ শান্তিৰে প্ৰকাশিত হোৱা তাৰ কাৰণে যত্ন কৰা, আৰু আমাৰ প্ৰভুৰ দীৰ্ঘ সহিষ্ণুতাক পৰিত্ৰাণ বুলি জ্ঞান কৰা। এইদৰে আমাৰ প্ৰিয় ভাই পৌলেও তেওঁক দিয়া জ্ঞান অনুসাৰে তোমালোকলৈ লিখিল, আৰু এইবোৰ বিষয়ৰ প্ৰসংগ কৰি এইদৰে তেওঁৰ সকলো পত্ৰটো লিখিলে। সেইবোৰত কোনো কোনো বুজিবলৈ টান কথা আছে। অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰ এই বিনাশৰ অৰ্থে যেনেকৈ শাস্ত্ৰৰ আনবোৰৰ, তেনেকৈ সেইবোৰৰো অৰ্থান্তৰ কৰে। এতেকে সেই প্ৰিয়বিলাক, তোমালোকে এই সকলো আগেই জানি ধৰ্মহীনবিলাকৰ ভ্ৰান্তিলৈ নিয়া হৈ নিশ্চিৰতাৰ পৰা যেন পতিত নোহোৱা, এইদৰে সাৱধানে থাকা, আৰু আমাৰ প্ৰভু ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ অনুগ্ৰহত আৰু জ্ঞানত বাঢ়ি বাঢ়ি যোৱা, এতিয়া আৰু অনন্তকাললৈকে তেওঁৰ মহিমা হওক। আমিন।